فلما ذهبوا به وأجمعوا أن يجعلوه في غيابة الجب وأوحينا إليه لتنبئنهم بأمرهم هذا وهم لا يشعرون.
তাৰপিছত যেতিয়া সিহঁতে তাক লৈ গ'ল আৰু তাক কুঁৱাৰ মাজত নিক্ষেপ কৰিবলৈ একমত হ'ল, তেতিয়া আমি ইউছুফৰ প্ৰতি ওহী প্ৰেৰণ কৰি জনাই দিলোঁ যে নিশ্চয় তুমি সিহঁতক সিহঁতৰ এই কৰ্ম সম্পৰ্কে পৰৱৰ্তী সময়ত অৱগত কৰিবা, তেতিয়া সিহঁতে কল্পনাই কৰিব নোৱাৰিব।